এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুত পতাকা জোকাৰি 3খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা শুভাৰম্ভ কৰিব। দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম এছ স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে বিগত 6 বছৰত কমেও এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনিবাৰ্য চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱা 334টা অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক তালিকাৰ পৰা বাদ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা 15 আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। আৰু ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছিয়ে কোৱাণ্ট পক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবাৰ প্ৰতিযোগিতাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনদুৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে বেংগালুৰুৰ কে এছ আৰ ষ্টেচনৰ পৰা পতাকা জোকাৰি 3খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰেলগাড়ী 3খন বেংগালুৰুৰ পৰা বেলগাবি, অমৃতসৰৰ পৰা শ্ৰীমাতা বৈষ্ণদেৱী আৰু নাগপুৰৰ অজনীৰ পৰা পুনেৰ মাজত চলাচল কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু মেট্ৰৰ য়েল্ল' লাইনেৰে ৰেল চলাচলৰ শুভাৰম্ভ কৰিব আৰু ৰাগীগুড্ডাৰ পৰা ইলেক্ট্ৰনিক চিটি মেট্ৰ ষ্টেচনলৈ মেট্ৰ ৰেলেৰে যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে বেংগালুৰুত ভালেমান নগৰীয়া যোগাযোগ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব আৰু জনসভাত ভাষণ দিব। শ্ৰীমোদীয়ে 15,600 কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া বেংগালুৰু মেট্ৰ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ 44 কিলোমিটাৰৰ অধিক হ'ব আৰু এই পথছোৱাত 31টা এলিভেটেড ষ্টেচন থাকিব। দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম এছ স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীনাইডুৱে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰফেচাৰ স্বামীনাথন এগৰাকী পৰিকল্পনাকাৰী, বিজ্ঞানী গৱেষক আৰু সৰ্বোপৰি এগৰাকী মানৱতাবাদী আছিল। এম এছ স্বামীনাথনৰ ভৱিষ্যদৰ্শী কাম কাজে দেশৰ ভাগ্য সলনি কৰা বুলি শ্ৰীনাইডুৱে লগতে উল্লেখ কৰে। তেওঁ কয় যে যি সময়ত দেশ খাদ্যৰ অভাৱৰ সন্মুখীন হৈছিল সেই সময়ত এই বিজ্ঞানীগৰাকীয়ে সেউজ বিপ্লৱৰ বৈজ্ঞানিক আধাৰশিলা স্থাপন কৰিছিল। এই সফলতাই ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা সুনিশ্চিত কৰিছিল বুলি শ্ৰীনাইডুৱে লগতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰেলগাড়ীৰ চলাচলক প্ৰশংসা কৰিছে। অঞ্চলটোক মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জম্মু কাশ্মীৰৰ বাণিজ্য আৰু সংযোগৰ বাবে এয়া এটা উল্লেখযোগ্য পদক্ষেপ আৰু এই উন্নয়নে প্ৰগতি আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধিত সহায় কৰিব। শ্ৰীবৈষ্ণৱে কালি নিউজ বাৰ্তাত কয় যে কালি প্ৰথমখন মালবাহী ৰেলগাড়ী পঞ্জাৱৰ পৰা কাশ্মীৰৰ অনন্তনাগত উপস্থিত হয়। ৰেল নেটৱৰ্কৰ জৰিয়তে এই পৰিবহণে কাশ্মীৰ উপত্যকাত বসবাস কৰা লোকসকলৰ বিভিন্ন ক্ষেত্ৰত ব্যয় হ্ৰাস কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। চিমেণ্ট কঢ়িওৱা কাশ্মীৰ উপত্যকা সংযোগে এই প্ৰথমখন মালগাড়ীয়ে 18 ঘণ্টাত প্ৰায় 600 কিলোমিটাৰ দূৰত্ব সামৰি লয়। এই সাফল্যৰ পাছত ভাৰতীয় ৰেলৱেৰ মালবাহী কৰিডৰৰ মানচিত্ৰৰ কাশ্মীৰ উপত্যকাৰো নাম সংযোজিত হৈছে আৰু ইয়াৰ ফলত অঞ্চলটোলৈ সামগ্ৰী অনা নিয়াৰ ব্যৱস্থা সুচল হৈ উঠিছে। এই উন্নয়নে পৰিবহণ ব্যয় হ্ৰাস কৰি শ্ৰীনগৰ জম্মুলৈ সামগ্ৰীৰ চলাচল সুচল কৰি স্থানীয় অৰ্থনীতিত উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই যাত্ৰাই দেশৰ জনসাধাৰণক একত্ৰিত কৰি গভীৰ দেশপ্ৰেমমূলক মনোভাৱ আৰু ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ গৌৰৱক প্ৰতিফলিত কৰিছে। তেওঁ লগতে harghartiranga.com পৰ্টেলত ফটো আৰু ছেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়। নিৰ্বাচন আয়োগে 2019 চনৰে পৰা বিগত 6 বছৰত কমেও এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনিবাৰ্য চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱা দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 334টা অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক তালিকাৰ পৰা বাদ দিছে। এই দলসমূহৰ কাৰ্যালয়ৰো কোনো সন্ধান পোৱা হোৱা নাই। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ নাম নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা 15 আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই বৈঠকে ইউক্ৰেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ অৱসানৰ প্ৰতিশ্ৰুতি আৰু শান্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিবৃতিটোত লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উপলক্ষ্যত বৰ্তমান যুদ্ধৰ সময় নহয় বুলি কোৱা বুলি উল্লেখ কৰা হৈছে। ভাৰতে দুয়োখন দেশৰ মাজত হ'বলগীয়া আলোচনা আৰু শান্তি স্থাপনৰ যিকোনো প্ৰচেষ্টাৰ সমৰ্থন কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2024-25 বিত্তীয় বৰ্ষত দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 1,51,000 কোটি টকা হৈছে। এই পৰিমাণ যোৱা বছৰৰ 1,27,000 কোটি টকাতকৈ 18% অধিক। এই সাফল্য প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক প্ৰতিৰক্ষা ঔদ্যোগিক আধাৰৰ সবলীকৰণৰ স্পষ্ট সংকেত বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু সংশ্লিষ্ট অন্য পক্ষসমূহৰ শলাগ লৈছে। দিল্লীৰ এখন বিশেষ আদালতে কলাধন বৈধকৰণৰ গোচৰত বিভিন্ন বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগ নিজাববীয়াকৈ বিবেচনা কৰি গুৰুগ্ৰামৰ বিবদমান ভূমি চুক্তি সন্দৰ্ভত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ স্বামী তথা ব্যৱসায়ী বৰাৰ্ড ভাদ্ৰালৈ জাননী জাৰি কৰিছে আৰু 28 আগষ্টৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ কৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে এই ঘটনাত ভাদ্ৰাই 58 কোটি টকা লাভ কৰা বুলি অভিযোগ কৰিছে। বৰাৰ্ড ভাদ্ৰা আৰু অন্যান্যসকলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত তদন্তকাৰী সংস্থাটোৱে স্কাইলাইট হস্পিটেলিটিৰ জৰিয়তে 53 কোটি আৰু ব্লু ব্ৰিজ ট্ৰেডিঙৰ মাধ্যমেৰে 5 কোটি টকা প্ৰেৰণ কৰা বুলি কোৱা হৈছে। ভাদ্ৰাই এই ধনৰাশি স্থাৱৰ সম্পত্তিৰ আহৰণ, বিনিয়োগ, ঋণ প্ৰদান আৰু নিজৰ বিভিন্ন কোম্পানীৰ দেনা পাওনা আদায় দিয়াৰ বাবে ব্যৱহাৰ হোৱা বুলি অভিযোগনামাত উল্লেখ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁলোকৰ তদন্তত 43টা স্থাৱৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰা হৈছে আৰু এই সম্পত্তিসমূহৰ মূল্য 38,69,00,000 টকা হ'ব বুলি আদালতক অৱগত কৰিছে। তদন্তকাৰী সংস্থাটোৱে কলাধন বৈধকৰণৰ প্ৰতিৰোধী আইনৰ 4 নম্বৰ ধাৰাৰ অধীনত অভিযুক্তসকলক কমেও 7 বছৰ কাৰাদণ্ড বিহিবলৈ আৰু সম্পত্তি জব্দ কৰিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছে। নাছাই প্ৰকাশ কৰা অনুসৰি স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ 4জন মহাকাশচাৰী কালি নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে। নাছাৰ মহাকাশচাৰী এনে মেকলিন আৰু নিকোলায়াৰ্ছ, জাপানৰ মহাকাশচাৰী তাকুয়া অনিচি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেস্কোভে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSত প্ৰায় 148 দিন কটোৱাৰ পাছত কালি পৃথিৱীলৈ উভতি আহে। যোৱা মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰি মহাকাশচাৰীৰ 4জনীয়া দলটোৱে বিজ্ঞানৰ গৱেষণা চলাইছিল। নাছাৰ বিষয়াসকলে ব্লগ পষ্টত লিখা অনুসৰি মহাকাশচাৰীৰ দলটোৱে ISSত থকাৰ সময়ছোৱাত মহাকাশত থকাৰ ফলত মহাকাশচাৰীসকলৰ মানসিক তথা শাৰীৰিক পৰিৱৰ্তন, মগজুৰ পৰা হৃদপিণ্ডলৈ তেজৰ চলাচল আদি বিভিন্ন বিষয়ত অধ্যয়ন কৰিছিল। বিশ্বৰ 5 নম্বৰ স্থানৰ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছে কালি কোৱাণ্টবক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত আমেৰিকাৰ জি এম ৰে ৰবছনক পৰাস্ত কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হয়। জাৰ্মানীৰ ভিনচেণ্ট কেইমাৰ সম্প্ৰতি প্ৰতিযোগিতাৰ প্ৰথম স্থানত আছে। মাষ্টাৰ্ছ শাখাৰ ৰাউণ্ড ৰবিন পৰ্যায়ৰ আৰু 6টা ৰাউণ্ড বাকী থকা অৱস্থাত এৰিগাইছে 2.5 পইণ্ট লাভ কৰিছে। প্ৰথম স্থানত থকা কেইমেৰে ক্লাছিকেল দবা শিতানত কাৰ্তিকেয়নৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পাছত 3 পইণ্টেৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতৰ আন এগৰাকী গ্ৰেণ্ডমাষ্টাৰ্ছ বিদিত গুজৰাটীয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ নিহাল চৰিনৰ বিৰুদ্ধে জয়েৰে প্ৰতিযোগিতালৈ প্ৰত্যাৱৰ্তন কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুত পতাকা জোকাৰি 3খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা শুভাৰম্ভ কৰিব। দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম এছ স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে বিগত 6 বছৰত কমেও এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনিবাৰ্য চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱা 336টা অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক তালিকাৰ পৰা বাদ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা 15 আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। আৰু ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছে কোৱাণ্টবক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 মিনিটত।